এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বহাগ বিহু উপলক্ষে জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত কুশল কামনাৰে সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয়ত ভক্তৰ সমাগম। বড়োসকলৰ ৰংজালী বৈশাগু আৰু তিৱা জনগোষ্ঠীৰ পিছাক দমাচি পালন। নাৰী শক্তি বন্দন অধিনিয়মক মূল বিষয় হিচাপে লৈ কাইলৈৰ পৰা সংসদৰ বিশেষ অধিৱেশন। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰঙালী বিহুৰ আজি দ্বিতীয় দিনটো ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন কৰা হৈছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰি সকলোৱে আজি মা হালধিৰে গা ধুই বছৰটোৰ বাবে মংগল কামনা কৰে। নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয় আদিত বহু লোকৰ সমাগম হয়। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহতো আজি পুৱাৰে পৰা নেদেখাজনৰ আশীষ লোৱাৰ বাবে বহু লোক সমবেত হয়। খানাপাৰা গণেশগুৰি আৰু লতাশিলৰ গণেশ মন্দিৰ, শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকে সেৱা জনায়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়ন কৰা হয়। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বছৰটো কুশলে যোৱাৰ কামনাৰে মাজুলীৰ সত্ৰসমূহত ধূপ চাকি জ্বলাই সেৱা আগবঢ়োৱা হয়। ঐতিহাসিক শ্ৰী শ্ৰী আউনী আদি সত্ৰত গুৰু শিষ্যৰ 373 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভকত বৈষ্ণৱৰ গুৰুসেৱা অনুষ্ঠিত হয়। উজনি মাজুলীৰ মুদৈবিল অঞ্চলৰ নৱৰতনপুৰ টকৌবাৰী চুবুৰীৰ যুৱতী আৰু আইসকলে প্ৰতি বছৰে বহাগৰ প্ৰথম দিনটোত বোকা বিহু উদযাপন কৰে। এই বোকা বিহু পালন সন্দৰ্ভত আউনী আদি সত্ৰৰ এগৰাকী বৈষ্ণৱে এইদৰে কয়।
পৰম্পৰা সাৰোগত কৰি আমি সকলোৱে বোকা খেল খেলিছো। আমাৰ বোকা খেলৰ বিশ্বাস আছে কি, আমি বছৰৰ প্ৰথম দিনটোত গাত বোকা লেপন কৰিলে আমাৰ বছৰটোৰ বাবে স্বৰ্গৰ পৰা পৰিত্ৰাণ পাওঁ। আৰু সেই বিশ্বাসকে সাৰোগত কৰি আমি সকলোৱে আজি বোকা খেল খেলিছো। আৰু যিহেতু সত্ৰত আমাৰ বিহু মৰা নহয়, হুঁচৰি গোৱা নহয়, সেয়ে আমি বোকা খেলৰ মাজতে আমি সকলোৱে আনন্দ প্ৰকাশ কৰো। আৰু ভাতৃত্ববোধৰ চানেকী ৰূপে আমি বোকা খেল সদায় খেলো। আৰু সৰুৰ পৰা ডাঙৰলৈকে 375 বছৰীয়া পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা চলি আহিছে, সকলো ওলাই আহিছে, জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে খেলো আমি।
যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীৰাখোৱা বৰনামঘৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ভক্তসকলে বৰনামঘৰত অক্ষয় বন্তিৰ সন্মুখত ধূপ দীপ আৰু নৈবেদ্যৰে সেৱা লয়। গোলাঘাট জিলাৰ বোকাখাটৰ ঐতিহাসিক শ্ৰী শ্ৰী চিকনাটা থান, আঠখেলীয়া নামঘৰ, খনিকৰ পুথি নামঘৰ আদিত পুৱাই বিহু উপলক্ষে অগণন ভক্তৰ সমাগম হয়। পহিলা বহাগৰ দিনটোত আটাইয়ে নেদেখাজনৰ আশীষ বিচাৰি শৰাই নৈবেদ্য আগবঢ়ায়। শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰা হয়। পুৱা প্ৰতীকী স্বৰ্গদেৱক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিহুৰ সৈতে সংগতি ৰাখি ৰংপুৰৰ ৰণসিঙা শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চৰাইদেউ হুঁচৰি দল, নিমাইজান আৰু বকতা হুঁচৰি দলৰ প্ৰদৰ্শনে ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে। গড়গাঁও কাৰেংঘৰৰ বাকৰিটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মুকলি বিহু উদযাপন কৰা হয়। তেজপুৰত কলিবাৰী চিত্ৰলেখা কৃষ্টিসংঘত 70 সংখ্যক ৰঙালী বিহু সন্মিলন আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। শ্ৰীভূমি জিলাতো উৎসাহ উদ্দীপনাৰে ৰঙালী বিহু পালন কৰা হৈছে। জিলাখনৰ পুলিচ অতিথি গৃহত আয়োজিত মূল অনুষ্ঠানত পূজা অৰ্চনা, উৎসৱৰ পতাকা উত্তোলন আৰু অন্যান্য আনুষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে উৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক দলে বিহুগীত নাচ পৰিৱেশন কৰে। অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ কাৰ্যালয়ৰ বাকৰিত আজি ৰঙালী বিহু উপলক্ষে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কাৰ্যসূচী অনুষ্ঠিত হয়। পাছত মুকলি বিহুত সকলোৱে মিলি গীত নৃত্য পৰিৱেশন কৰে। বৰপেটাত কালিৰে পৰা সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বহাগৰ দুমাহী পালন কৰা হৈছে। সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰ অংশ হিচাপে সংক্ৰান্তিৰ দিনটোৰ পৰা 6 বহাগলৈ বহাগৰ দুমাহী পালন কৰা হয়। আজি পুৱা বৰপেটা সত্ৰত নিয়মীয়া প্ৰসংগ কৰাৰ লগতে দুমাহীৰ নিৰ্দিষ্ট ঘোষা পৰিৱেশন কৰা হয়। আজি সত্ৰখনৰ দৈৱজ্ঞই পৰম্পৰাগতভাৱে বৰ্ষফল গণনা কৰে। সত্ৰখনত বহু প্ৰত্যাশিত বৰ্ষফল গণনা প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হয়। বড়ো জনগোষ্ঠীৰ লোকসকলে কালিৰে পৰা বৈশাগু উৎসৱ পালন কৰিছে। এই উপলক্ষে আজি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গঞাৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গাইছে। এই উৎসৱ 7 দিন ধৰি চলিব। তামোলপুৰ জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি উলহ মালহেৰে ৰংজালী বৈশাগু উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ চহকী পৰম্পৰা অনুসৰি আজিৰ এই পবিত্ৰ দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰাৰ লগতে পৰস্পৰৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। বৈশাগু উৎসৱৰ কাৰ্যসূচী অনুসৰি কেইবাটাও সাংস্কৃতিক দলে পৰম্পৰাগত বৈশাগু গীত আৰু বাগৰুম্বকে ধৰি বিভিন্ন নৃত্য পৰিৱেশন কৰে। বৈশাগু উৎসৱ উদযাপন সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
সমান্তৰালভাৱে আমি আজি আমি এটা ভাল লাগিছে যে আমাৰ তামোল নিখিল বড়ো স্বাৰ্থ সন্থাৰ উদ্যোগত আজি সমন্বয় যিখিনি আপোনালোকে দেখা পাইছে চাগে নিশ্চয় আমাৰ যিটো ভাতৃত্ব বোধৰ আমি একেলগে আমি বৈশাগ মানে পালন কৰিছোঁ আৰু ডাঙৰক সন্মান জনাই সৰু ডাঙৰৰ পৰা সন্মান লৈছোঁ। আমি আমাৰ এইটোৱে মানে চেষ্টা যাতে আমি নিখিল বড়ো স্বাৰ্থ তামোল অঞ্চলখিনি যেনে কেনেকৈ মিলা প্ৰীতি থাকিব পাৰোঁ এইটোৱে আমাৰ চেষ্টা।
কোকৰাঝাৰ জিলাৰ বাগানশালীৰ বাথৌ থানশালীত আজি ৰংজালী বৈশাগু উপলক্ষে বাথৌ আৰজ অনুষ্ঠিত হয়। ভক্তসকলে বড়ো জনগোষ্ঠীৰ আৰাধ্য দেৱতা বাথৌ বাউৰেৰ বেদীত প্ৰাৰ্থনা কৰি বিশ্বশান্তি সমৃদ্ধি আৰু সমাগত বছৰটোৰ বাবে আশীষ বিচাৰে। বাক্সা জিলাতো কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে বৈশাগু পালন কৰা হৈছে। একেদৰে জিলাখনৰ সদৰ মুছলপুৰ মহকুমা সদৰ শালবাৰী অঞ্চলী জালা শিমলা বৰমা হাউদৰভিঠা আনন্দবজাৰ বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাগু উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ৰংডবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালী বৈশাগু পালন কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
ৰাজ্য বিধানসভা আৰু সংসদত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ পোষকতা কৰা নাৰী শক্তি বন্দন অধিনিয়মক মূল বিষয় হিচাপে লৈ কাইলৈৰ পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। এই অধিনিয়ম কাৰ্যকৰী কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰিছে। শ্ৰীমোদীয়ে ভাৰতৰ নাৰীৰ শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আম্মবিশ্বাসেৰে সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিধানসভাৰ পৰা দেশৰ সংসদ ভৱনলৈ মহিলাসকলৰ কেইবা দশকজোৰা অপেক্ষাৰ অহা 16, 17 আৰু 18ৰ পিলত অন্ত পৰিব বুলি তেওঁ কয়। 2023 চনত সংসদৰ নতুন ভৱনত চৰকাৰে নাৰী শক্তি বন্ধন অধিনিয়ম প্ৰৱৰ্তনৰ প্ৰথমটো পদক্ষেপ লৈছিল বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰত মহিলাৰ সবলীকৰণে সমগ্ৰ প্ৰক্ৰিয়াটোক শক্তিশালী কৰে আৰু সেইবাবে সদনত মহিলাসকলৰ আসন সংৰক্ষণ অত্যন্ত গুৰুত্বপূৰ্ণ। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি পাটনাৰ লোকভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পাটনাৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনাইনে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়। শ্ৰীচৌধুৰী ৰাজ্যৰ 24 সংখ্যক মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বিজেপিৰ প্ৰথমগৰাকী নেতা। এই অনুষ্ঠানতে জনতা দল ইউনাইটেডৰ নেতা তথা চৰাইৰ বিধায়ক বিজয় কুমাৰ চৌধুৰী আৰু সুপলৰ বিধায়ক বিজেন্দ্ৰ প্ৰসাদ যাদৱে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তিৱা জনগোষ্ঠীৰ লোকসকলে আজি জনগোষ্ঠীটোৰ ৰঙালী বিহু বিশাখ দমাচী পালন কৰে। বহাগৰ প্ৰথমটো বুধবাৰে জনগোষ্ঠীটোৰ লোকসকলে এই উৎসৱ পালন কৰে। তিৱা সংস্কৃতি দমাচী মানে উৎসৱ। এই উৎসৱত জনগোষ্ঠীটোৰ লোকসকলে নিজৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। এই উৎসৱত তিৱাসকলৰ থলুৱা নৃত্য গীত, পৰম্পৰাগত সাজপাৰ, থলুৱা পানীয়, খৰিকাত দিয়া মাছ মাংস আৰু পৰম্পৰাগত পিঠা পনাৰ জুতি লোৱা হয়। তিৱাসকলৰ এই উৎসৱে অসমৰ চহা জীৱনৰ কৃষি আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ইপিনে মৰিগাঁও জিলাত অহা 18 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈ গোভা বহাগ বিহু পালনৰ প্ৰস্তুতি আৰম্ভ হৈছে। চতুৰ্দশ শতিকাতে গোভা ৰজাই প্ৰচলন কৰা এই বিহুৱে তিৱা জনগোষ্ঠী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তিৱা লোকাচাৰসমূহক জীয়াই ৰখাৰ লগতে সমন্বয় সাধনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গোভা বহাগ বিহু পালন সন্দৰ্ভত গোভা দেউৰজা ৰাজদৰবাৰৰ সম্পাদক জোৰসিং বৰদলৈয়ে এনেদৰে কয়।
গোভা দেউৰজা ৰাজ পৰিষদ আৰু গোভা দেউৰজা জোনবিল মেলা সমিতিৰ পৰা বাপতি শাহুন বহাগ বিহু আৰু গোভা বহাগ বিহুলৈ অসমবাসী ৰাইজক আমি সাদৰ সম্ভাষণ জনাইছো যে বাপতি শাহুন বহাগ বিহুৰ পিছতে আমাৰ গোভা বহাগ বিহু আৰম্ভ হয় আৰু গোভা বহাগ বিহু 14শ শতিকাৰ পৰা আৰম্ভ হৈছিল। 14শ শতিকাত গোভা ৰজাই ৰাজ্য বিস্তাৰ কৰি আহি কুমাৰ খুঞ্জী বুলি কয় বৰ্তমান কুমাৰ কোচিত ৰাজধানী পাতিছিল আৰু তেতিয়াৰ পৰাই গোভা ৰজাই গোভা বহাগ বিহু পাতি আহিছে। সেই তাহানিৰ সেই দিন ধৰি গোভা ৰজাই তিৱাসকলৰ যি লোক পৰম্পৰা লোকাচাৰ সেইবিলাকত বিভিন্ন জাতি জনগোষ্ঠীৰ জৰিয়তে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে আৰু তেতিয়াৰ পৰাই আমাৰ উভা বহাগ বিহুতেই হওক বা মাঘ বিহুতেই হওক আমাৰ তিৱাসকলৰ এটা নিয়ম আছে তিৱাসকলৰ মানে একেলগে আমি পূজা পাঠবিলাক কৰোঁ আমাৰ সৰ্বোচ্চ দেৱতা হৈছে ভা মহাদেউ এটা পূজা পাঠবিলাক কৰোঁ পূজা পাঠবিলাক আমি একেলগতে বলি বিধান দি একেলগতে আমি এসাজ খাওঁ আৰু এই বছৰো আমি 2026 চনৰ 20 এপ্ৰিল তাৰিখে সোমবাৰ পৰে সেইদিনাখন আমাৰ পূজা পাৰ্বণবিলাক অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনাখন আমাৰ 18 তাৰিখে খাৰবিল মেলা হ'ব খাৰবিল মেলাৰ লগতে উৰুকা হ'ব আৰু আমাৰ ৰবিবাৰ দিনাখন অৰ্থাৎ 19 তাৰিখে আমাৰ গৰু বিহু হ'ব আৰু 20 তাৰিখে আমাৰ ঘৰে ঘৰে পূজা পাৰ্বণবিলাক হ'ব
বাক্সা জিলাৰ বিভিন্ন স্থানত আজি বাহ গোসাঁই অৰ্থাৎ দহৰ পুৰুৱা উৎসৱ আৰম্ভ হৈছে জিলাখনৰ মা গোসাঁনী মা কামাখ্যা কলীয়া ঠাকুৰ ভাংৰা গোসাঁই বুঢ়া গোসাঁই গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হয় উল্লেখযোগ্য যে এই লোক উৎসৱৰ বাবে 5ৰ পৰা 6ডাল দীঘল বাঁহ কাটি গৰু বিহুৰ দিনাখন গোসাঁই দহৰ বাঁহ সজোৱা হয় মূৰত পিতলৰ চোলা পিন্ধাই গোটেই গোসাঁই বাঁহডাল ৰঙীন কাপোৰেৰে মেৰিয়াই ওপৰত ৰুমাল ওলাম গামোচা আদি গাঁঠি দিয়া হয় গাঁৱৰ চেমনীয়াসকলে দহৰ গোসাঁইক ঢোল তাল বৰকা শংখ আদি বজাই শোভাযাত্ৰাৰে ঘৰে ঘৰে লৈ গৈ বছৰটোৰ বাবে আশীৰ্বাদ লয় জিলাখনৰ কুজি দেউৰত অহা 6 বহাগত বাঁহ গোসাঁই উত্তোলন কৰি উৎসৱ পালন কৰা হ'ব ইপিনে নলবাৰী জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা মাহজুৰি ভঠেলি উৎসৱ অনুষ্ঠিত হৈছে জিলাখনৰ উলাপৰিৰ খাতালপাৰাত আজি 50 বছৰ অতিক্ৰম কৰা ভঠেলি উৎসৱৰ পৰম্পৰা পালন কৰা হয় উৎসৱৰ সৈতে সংগতি ৰাখি ওজাপালি প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে অসম সাহিত্য সভাই আজি 1 বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিছে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5000 গৰাকী ব্যক্তিক আজি সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলকনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব ওদালগুৰি জিলা সাহিত্য সভাৰ লগতে টংলা সাহিত্য সভাই আজি বৃহত্তৰ টংলা অঞ্চলৰ চন্দ্ৰপ্ৰভা দত্ত নিভাৰণী চক্ৰৱৰ্তী অনন্ত দেৱ শৰ্মা যতীন্দ্ৰ বৰ্মন আৰু ৰত্নেশ্বৰ বসুমতাৰীক তেওঁলোকৰ বাসগৃহত বিহুৱান আৰু উলকনি পত্ৰৰে ওলগ জনোৱা হয় বাক্সা জিলাতো আজি 1 বহাগ উপলক্ষে অসম সাহিত্য সভাৰ নিজৰ দিন কাৰ্যসূচী ৰূপায়ণ কৰা হয়
ডিমাহাচাও জিলাৰ মাইবং বজাৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত কেইবাটাও বাসগৃহ আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ ক্ষতি হয় আমাৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা প্ৰায় 5 বজাত বজাৰখনৰ এটা এলেকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু বিভিন্ন অঞ্চললৈ জুই বিয়পি পৰে এই অগ্নিকাণ্ডত দুটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে 8খন দোকানৰ বিস্তৰ ক্ষতি হয় জৰুৰীকালীন সঁহাৰিৰ দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ক্ষতিগ্ৰস্তসকললৈ আকস্মিক সহায়ৰ বাবে বিভিন্ন সামগ্ৰী আগবঢ়োৱা হৈছে ভাৰতীয় ৰেডক্ৰছ ছচাইটিয়েও তেওঁলোকক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কত এতিয়াও জানিব পৰা হোৱা নাই আৰু তদন্ত অব্যাহত আছে জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী থানাৰ অন্তৰ্গত মাইলুত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন যুৱকৰ থিতাতে মৃত্যু হয় এখন দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় নিৰ্বাচন আয়োগে অহা 23 এপ্ৰিলত হ'বলগীয়া তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটদাতাৰ তথ্য সম্বলিত কাগজ চমুকৈ VIS বিতৰণ কৰিছে এই কাগজত ভোটদাতাৰ তথ্য ভোটগ্ৰহণ কেন্দ্ৰৰ স্থান ভোটগ্ৰহণৰ তাৰিখ আৰু সময়ৰ লগতে ভোটদাতাসকলে ভোটদানৰ দিনটোত কৰণীয় আৰু নকৰিবলগীয়া সমূহ সন্দৰ্ভত নিৰ্দেশনা সন্নিৱিষ্ট থাকিব এই কাগজখনৰ বিতৰণৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অনাহক ভিৰ হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ বহাগ বিহু উপলক্ষে জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত কুশল কামনাৰে সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয়ত ভক্তৰ সমাগম বড়োসকলৰ ৰংজালী বৈশাগু আৰু তিৱা জনগোষ্ঠীৰ পিছাক ডমাচী পালন নাৰী শক্তি বন্দন অধিনিয়মক মূল বিষয় হিচাপে লৈ কাইলৈৰ পৰা সংসদৰ বিশেষ অধিৱেশন বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।